আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই ভক্তিবচন অনুষ্ঠান আৰম্ভ কৰা আজি বহুদিন হৈ গ'ল। আপুনি যদি এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, তেনেহ'লে আমাৰ এই অনুষ্ঠানৰ বিষয়ে আপোনাৰ খুব স্পষ্ট ধাৰণা এটা হৈ গৈছে। আমিনো কি কথা কওঁ, কেনেধৰণে আলোচনা আগবঢ়াওঁ, সেই কথা এতিয়া আপুনি নিশ্চয় সহজে অনুমান কৰিব পৰা হৈছে। গতিকে এতিয়া আমি কি কথা ক'ম সেইটো আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। এৰা, আপোনাৰ অনুমান ঠিক। আমি এতিয়া আপোনালোকক এটা অনুৰোধ জনাব খুজিছো, আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাই যেন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক, অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ হৈছে যদিও জনাওক, খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। কিন্তু চিঠি লিখিবলৈ ঠিকনাটো জানিব লাগিব, নহয় জানো? আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? যদিহে আপুনি নিয়মিতভাৱে আমাৰ এই অনুষ্ঠান শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় এই কথা জানে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি চমুকৈ এই পুস্তকখন প্ৰকাশিত বাক্য বুলিয়েই কওঁ। আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 4 অধ্যায়ৰ 3 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু?
আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতা ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছোঁ, কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰোঁ। কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা, যাতে তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, তোমাৰ সন্তান হ'ব পাৰোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো।
আমি আমাৰ আগৰ অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। 4 নম্বৰ পদৰ পৰা আজি আমি আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি ইতিমধ্যে পালোঁ জোহনক স্বৰ্গৰ এটা দৰ্শন দিয়া হৈছিল। জোহনে দেখিবলৈ পাইছিল এখন সিংহাসন, আৰু সেই সিংহাসনত বহি থকা ঈশ্বৰৰ উজ্জ্বল ৰং তেওঁ দেখিছিল। তেওঁ আৰু কি কি দেখিছিল সেই কথা আমি পাছৰ পদকেইটা পঢ়িলেই পাম। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। প্ৰকাশিত বাক্য 4 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু সেই সিংহাসনৰ চাৰিওফালে 24খন সিংহাসন আছিল। সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মূৰত সোণৰ কিৰীটি পিন্ধা 24জন বৃদ্ধলোক বহি আছিল। এই বৃদ্ধলোকসকলনো কোন? সেই বিষয়ে বহুতে বহুত ধৰণৰ কল্পনা কৰে। বৃদ্ধলোক বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে প্ৰেছবিউটেৰছ। আমি এই কথা সহজেই বুজি পাওঁ যে বৃদ্ধলোকসকল আছিল প্ৰতিনিধিত্বমূলক। আমি জানো ইছৰাইলৰ মাজতো বৃদ্ধলোক আছিল, আৰু আদি মণ্ডলীটো এনেকুৱা বৃদ্ধলোক নিযুক্ত কৰা হৈছিল মণ্ডলীৰ চোৱা চিতা তত্বাৱধান কৰিবলৈ আৰু মণ্ডলীটোৰ প্ৰতিনিধিত্ব কৰিবলৈ। বৃদ্ধলোক মানে বয়সত বৃদ্ধলোক বুলি বুজোৱা হোৱা নাই, আচলতে বিশেষ পদবী বা মৰ্যাদাহে বুজোৱা হৈছে। অৱশ্যে তেওঁলোক বয়সত বয়সস্থ লোকেই সচৰাচৰ আছিল, কিন্তু প্ৰতিজন বুঢ়ালোককেই মণ্ডলীৰ বৃদ্ধলোক বুলি কোৱা নহৈছিল। এই বৃদ্ধলোকসকলৰনো কাম কি আছিল সেই কথা জোহনৰ দিনৰ মানুহবোৰে নিশ্চয় ভালদৰে বুজি পাইছিল। এই 24জন বৃদ্ধলোকে 50 দিনীয়া পৰ্বৰ পৰা পৃথিৱীৰ পৰা মণ্ডলীক উঠাই নিয়া দিন পৰ্যন্ত যি মণ্ডলী, সেই গোটেই মণ্ডলীকেই বুজায়। সেইবাবেই আমি অতি দৃঢ়ভাৱে ক'ব খোজোঁ যে এই সময়ত খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গত থকাটোকেই বুজোৱা হৈছে। অৰ্থাৎ 4 নম্বৰ অধ্যায়ৰ পৰা আমি যিবোৰ কথা পাম, যিবোৰ ঘটিবলগীয়া ঘটনাৰ কথা পাম, সেই সময়ত খ্ৰীষ্টীয় মণ্ডলী পৃথিৱীত নাথাকে, স্বৰ্গতহে থাকিব, কাৰণ মণ্ডলীক ইতিমধ্যেই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। সেই বৃদ্ধলোককেইজন বগা কাপোৰ পিন্ধি আছিল। বগা কাপোৰে প্ৰভু যীশুৰ ধাৰ্মিকতাক বুজায়। দ্বিতীয় কৰিন্থিয়া 5 অধ্যায় 2 নম্বৰ পদত আমি এই কথা পাওঁ। দ্বিতীয় কৰিন্থিয়া 5 নম্বৰ অধ্যায় 2 নম্বৰ পদ। অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলী প্ৰভু যীশুৰ ধাৰ্মিকতাৰে ধাৰ্মিক বুলি পৰিগণিত হ'ব, নিজৰ ধাৰ্মিকতাৰে নহয়।
প্ৰভু যীশুৰ ধাৰ্মিকতা পৰিধান কৰিহে মণ্ডলী স্বৰ্গলৈ যাব পাৰিব। মূৰত তেওঁলোকৰ সোণৰ কিৰীটি আছিল। ইয়াৰ অৰ্থ এইয়ে যে খ্ৰীষ্টীয় মণ্ডলীয়ে প্ৰভু যীশুৰ সৈতে শাসন কৰিবলৈ পাব। প্ৰথম কৰিন্থিয়া 6:3 চাওক, তাত এই কথা আমি বুজি পাওঁ। প্ৰথম কৰিন্থিয়া 6:3 কিৰীটিয়াকৌ পুৰস্কাৰো বুজায়। দ্বিতীয় তিমঠিয় 4:8, জাকুব 1:12, প্ৰথম পিতৰ 5:4 এইবোৰ চাওকচোন, তাত দেখিব কিৰীটিয়ে পুৰস্কাৰো বুজায় আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে পুৰস্কাৰ যে লাভ কৰিব এই কথাখিনি আমি বুজি পাওঁ। আৰ্চিময় সমুদ্ৰ মানে সঁচাকৈ আৰ্চি বুলি বুজোৱা নাই, কিন্তু দেখাত আৰ্চিৰ নিচিনা বুলিহে কোৱা হৈছে। সেই সমুদ্ৰখন আছিল ঈশ্বৰৰ সিংহাসনৰ আগত। গতিকে আমি এইটো বুজি পাওঁ যে ইয়াত ঈশ্বৰৰ অনুগ্ৰহ নহয়, ঈশ্বৰৰ সুধবিচাৰৰ ভাৱটোহে প্ৰকাশ পাইছে। সমুদ্ৰই ঈশ্বৰৰ পবিত্ৰতা আৰু ধাৰ্মিকতা বুজায়। এই নিৰ্জন শান্ত সমুদ্ৰখনে আচলতে এই কথাটো বুজাইছে যে খ্ৰীষ্টীয় মণ্ডলীয়ে স্বৰ্গলৈ উত্তোলিত হৈ তেনেকুৱা এটা শান্ত জিৰণিৰ পৰিৱেশ পাবগৈ। এইদৰে স্বৰ্গলৈ উত্তোলিত হোৱাৰ পাছত খ্ৰীষ্টীয় মণ্ডলী আৰু জীৱনৰ ঢৌ ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হ'ব লগা নহয়। খ্ৰীষ্টীয় মণ্ডলী আৰু ঢৌ গৰ্জনেৰে ভৰা সমুদ্ৰত তলং ভটং কৰিব লগা নহয়। ইয়াত যি চাৰিটা প্ৰাণীৰ উল্লেখ কৰা হৈছে, সেই চাৰি প্ৰাণীৰ অৰ্থ হৈছে চাৰিটা জীৱিত প্ৰাণী। গ্ৰীক শব্দটো হৈছে জাও, আৰু তাৰ পৰাই আমি ইংৰাজীত জু শব্দটো পাইছোঁ। কিন্তু বনৰীয়া জন্তু নুবুজায়। ইয়াত বনৰীয়া জন্তুৰ কথা বুজোৱা হোৱা নাই। আমি 13 অধ্যায়ত এটা বনৰীয়া জন্তুৰ কথা পাম, কিন্তু সেইটো এটা বেলেগ শব্দ আৰু বেলেগ ধৰণৰ জন্তু। ইয়াত কিন্তু মাত্ৰ জীৱিত প্ৰাণী বুলিহে কোৱা হৈছে। প্ৰাণীৰ হিংস্ৰতা বা পাশৱিকতাৰ ভাৱটোত গুৰুত্ব দিয়া হোৱা নাই, কিন্তু প্ৰাণীকেইটা জীৱন্ত এই ভাৱটোহে প্ৰাধান্য পাইছে। সিবিলাকৰ আগফালে পাছফালে চকুৰেই পৰিপূৰ্ণ, ইয়াৰ দ্বাৰা সজাগ আৰু সচেতন এই ভাৱটো প্ৰকাশ পাইছে। এই প্ৰাণীকেইটাৰ সাদৃশ্য আমি পাওঁ যিহিস্কেল 5:10 আৰু 10:20 থকা কৰুব আৰু যিচয়া ভাৱবাদীৰ পুস্তকৰ 6:2-3 পোৱা চিৰাফ দুটৰ বৰ্ণনাৰ সৈতে। এতিয়া 7 পদটো পঢ়ি দিছো। প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰীৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা, চতুৰ্থ প্ৰাণী উৰি ফুৰা কুৰৰ পক্ষীৰ নিচিনা। এই চাৰিটা প্ৰাণীয়ে নতুন নিয়মৰ শুভবাৰ্তা চাৰিখনক বুজায় বুলি বেছিভাগ মানুহে বিশ্বাস কৰে, আৰু আমিও সেই কথাত একমত। প্ৰথম প্ৰাণীটো আছিল সিংহৰ নিচিনা, আৰু নতুন নিয়মৰ প্ৰথমখন শুভবাৰ্তা অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুক চিত্ৰিত কৰা হৈছে ৰজা হিচাপে। তেওঁ ৰজা হিচাপে জন্মিছিল, ৰজা হিচাপে জীৱনকাল কটাইছিল, তেওঁ ক্ৰুচতো ৰজা হিচাপেই মৃত্যুবৰণ কৰিছিল, আৰু ৰজা হিচাপেই তেওঁ কবৰৰ পৰা পুনৰুত্থিত হৈছিল। তেওঁ এদিন আকৌ আহিব ৰজা হিচাপে শাসন কৰিবলৈকে। মঠিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুৱে যি কৰিছে ৰজা হিচাপেই কৰিছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰে কৈছিল যিহুদাৰ ফৈদটো হ'ব সিংহৰ নিচিনা, আৰু ৰজা শাসনকৰ্তা সেই ফৈদৰ পৰাই হ'ব, আৰু চিলোহ নহালৈকে যিহুদাৰ ৰাজদণ্ড আঁতৰ কৰা নহ'ব। দ্বিতীয়টো প্ৰাণী আছিল এটা দামুৰীৰ নিচিনা। দামুৰী বা বলধ গৰু আচলতে বোজা কঢ়িওৱা জন্তু, কিন্তু ঘৰচীয়া জন্তু। মাৰ্কে লিখা শুভবাৰ্তাত খ্ৰীষ্টক এজন দাসৰ ৰূপত দেখুওৱা হৈছে। এই শুভবাৰ্তাত খ্ৰীষ্টৰ বংশাৱলীও আনকি দিয়া হোৱা নাই। আপুনি যদি আপোনাৰ বাগানত কাম কৰিবলৈ বা খেতিপথাৰত কাম কৰিবলৈ কোনোবা বনুৱা বা লগুৱা আনে, সেই বনুৱা বা লগুৱাৰ বাপেক বা মাকৰ নাম কি সেই বিষয়ে আপুনি নিশ্চয় চিন্তা নকৰে, কাৰণ সেই নাম জানিলেই বা কি লাভ? সেই বনুৱাই কামটো কৰিব পাৰিবনে নোৱাৰে আপুনি কেৱল সেইটোহে চিন্তা কৰিব। মাৰ্কে লিখা শুভবাৰ্তাত খ্ৰীষ্টক এজন দাসৰ ৰূপত দেখুওৱা হৈছে। মানৱৰ মুক্তিৰ কাৰণেই তেওঁ স্বয়ং ঈশ্বৰ হৈও দাসৰ ৰূপ ধাৰণ কৰি আহিছিল। তৃতীয় প্ৰাণী মানুহৰ দৰে মুখ থকা তৃতীয়খন শুভবাৰ্তা অৰ্থাৎ লোকে লিখা শুভবাৰ্তাত প্ৰভু যীশুখ্ৰীষ্টক মানুহৰ পুত্ৰ হিচাপে দাঙি ধৰা হৈছে। প্ৰভু যীশুৰ মানৱীয় দিশটো এই শুভবাৰ্তাত বিশেষ গুৰুত্ব দি দেখুওৱা হৈছে। তেওঁ ঈশ্বৰ হৈও মানুহৰূপে আহিছিল মানুহক পৰিত্ৰাণ দিবলৈ। চতুৰ্থ প্ৰাণী উৰি ফুৰা কুৰৰ পক্ষীৰ নিচিনা। ইয়াত খ্ৰীষ্টৰ ঈশ্বৰত্বৰ ভাৱটো প্ৰকাশ পাইছে। চতুৰ্থখন শুভবাৰ্তা অৰ্থাৎ জোহনে লিখা শুভবাৰ্তাত খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ হিচাপে বিশেষভাৱে দেখুওৱা হৈছে। গতিকে সেই চাৰিটা প্ৰাণীয়ে বাইবেলৰ শুভবাৰ্তা চাৰিখনক বুজায় বুলি ক'ব পাৰি। আনহাতে জীৱিত প্ৰাণীকেইটাই জীৱ জগতকো বুজায়। সিংহই বুজায় বনৰীয়া জন্তুক, দামুৰিয়ে বুজায় ঘৰচীয়া জন্তুক, কুৰৰ পক্ষীয়ে বুজায় চৰাই চিৰিকটিক, আৰু মানুহ হৈছে সকলো জীৱতকৈ শ্ৰেষ্ঠ। এই কথা মন কৰক যে ইয়াত মাছৰ উল্লেখ কৰা হোৱা নাই। নতুন স্বৰ্গ আৰু নতুন পৃথিৱীত সমুদ্ৰ আৰু নাথাকিব, গতিকে কোনো মাছৰো প্ৰয়োজন নহ'ব। তেনেদৰে সৰীসৃপু নাই, সাপেই মানুহক পাপত পতিত কৰাইছিল, সেই নতুন পৃথিৱীত আৰু নতুন স্বৰ্গত সৰীসৃপ নাথাকিব। বাৰু এতিয়া আমি আঠ নম্বৰ পদৰ পৰা পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছখন ছখন ডেউকা, আৰু সিবিলাক বাহিৰে ভিতৰে চকুৰে পৰিপূৰ্ণ, আৰু সিবিলাকে পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, তেওঁ সৰ্বশক্তিমান আৰু বৰ্তমান ভূত আৰু ভৱিষ্যত জনা, এইবুলি দিনে ৰাতিয়ে অবিশ্ৰামে কৈ থাকে। ইয়াত ছখন ডেউকাৰ কথা কোৱা হৈছে। যিচয়া ছয় নম্বৰ অধ্যায়ৰ দুই নম্বৰ পদত পোৱা চিৰাফ দূতৰ বৰ্ণনাটো আমি এনেদৰে ছখন ডেউকাৰ কথাই পাওঁ। সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছখন ছখন ডেউকা, পবিত্ৰ 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 প্ৰভু পৰমেশ্বৰ, তেওঁ সৰ্বশক্তিমান। যিচয়া পুস্তকত ছয় নম্বৰ অধ্যায়ৰ তিনি নম্বৰ পদত আমি যি চিৰাফৰ বৰ্ণনা পাইছিলোঁ, তাতো চিৰাফ দূতে এনেকৈয়ে স্তুতি গীত গাইছিল। তেওঁ বৰ্তমান ভূত আৰু ভৱিষ্যত জনা অৰ্থ প্ৰভু যীশুখ্ৰীষ্ট। এই প্ৰকাশিত বাক্য পুস্তকখনৰ আৰম্ভণিতেই প্ৰভু যীশুৱে নিজৰ বিষয়ে চিনাকি দিছে। ঠিক এনেদৰেই স্পষ্টভাৱে আমাক দেখুৱাই দিয়া হৈছে যে তেওঁ অনাদি অনন্ত, তেওঁ অতীত বৰ্তমান আৰু ভৱিষ্যত। বাৰু এতিয়া আমি ন নম্বৰ পদৰ পৰা এঘাৰ নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু যেতিয়া সেই প্ৰাণীবিলাকে সদা সৰ্বদাই জীয়াই থকা সেই সিংহাসনত বহা জনাৰ প্ৰশংসা সমাদৰ আৰু ধন্যবাদ কৰিব, তেতিয়া সেই চৌবিশজন বৃদ্ধলোকে সেই সিংহাসনত বহি থকা জনাৰ আগত পৰি সদা সৰ্বদাই জীয়াই থকা জনাৰ আগত প্ৰণিপাত কৰি সেই সিংহাসনৰ আগত নিজ নিজ কীৰ্তি পেলাই ক'ব, হে আমাৰ প্ৰভু ঈশ্বৰ, তুমিয়েই প্ৰশংসা সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলোকে সৃজিলা, তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল, সকলো সৃষ্ট হ'ল। এইটো হৈছে স্বৰ্গত হোৱা চমকপ্ৰদ স্তুতি উপাসনাৰ প্ৰথমটো বৰ্ণনা। এই স্তুতি উপাসনাৰ কাৰ্যটো স্বৰ্গত অনবৰতেই চলি আছে। আন কথাত ক'বলৈ গ'লে প্ৰাৰ্থনা উপাসনা আৰাধনা স্বৰ্গত ঈশ্বৰৰ সৃষ্টিয়ে অনবৰতেই কৰি থকা কাৰ্য। সৃষ্ট প্ৰাণীয়ে সৃষ্টিকৰ্তাক অৰ্থাৎ তৃত্ব ঈশ্বৰক স্তুতি উপাসনা কৰে, পবিত্ৰ 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 বুলি। স্তুতি উপাসনাই স্বৰ্গত চলি থকা বিশেষ কাৰ্য। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কিয় স্বৰ্গলৈ যাব খোজে? স্বৰ্গৰ কথা কৈ থকা প্ৰতিজন লোকেই অৱশ্যে স্বৰ্গলৈ যাবলৈ নাপায়। আপুনি বাৰু স্বৰ্গলৈ কিয় যাব খোজে? নৰকৰ পৰা ৰক্ষা পৰিবলৈ নেকি? অৱশ্যে এইটো কোনো বেয়া উদ্দেশ্য নহয়। কোনেনো নৰকলৈ যাবলৈ ভাল পাব? সকলোৱে নিশ্চয় নৰকৰ পৰা হাত সাৰিবলৈ পালে ভাল পাব। কিন্তু প্ৰিয় শ্ৰোতা, যদিহে আপুনি স্বৰ্গলৈ যায়, আপুনি দেখিব যে আপুনি মূৰ তল কৰি আঁঠু কাঢ়ি নাইবা থিয় হৈ ওপৰলৈ চাই তৃত্ব ঈশ্বৰ, বিশেষকৈ প্ৰভু যীশুখ্ৰীষ্টৰ স্তুতি বন্দনা স্তুতি উপাসনা কৰিছে। যদি আপুনি এই পৃথিৱীত থকা অৱস্থাত স্তুতি উপাসনা আমনিদায়ক বুলি ভাবে বা আমনিদায়ক পায়, যদিহে আপুনি এতিয়া প্ৰভু যীশুক আৰাধনা কৰি ভাল নাপায়, আপোনাৰ অন্তৰৰ ভাৱ চিন্তাৰ কথা তেওঁক জনাই ভাল নাপায়, তেনেহ'লে আপুনিনো কিয় স্বৰ্গলৈ যাব খোজে? স্বৰ্গত আমি প্ৰভু যীশুক স্তুতি আৰাধনা কৰিয়েই বেছিভাগ সময় কটাব লাগিব। সেই সিংহাসনৰ আগত নিজ নিজ কীৰ্তি পেলাই ক'ব, মণ্ডলীৰ কীৰ্তি যীশুৰ চৰণত ৰখা হ'ব, আনুগত্য আৰু উপাসনাৰ চিন হিচাপে। বহুতো লোকে কয় যে স্বৰ্গত তেওঁলোকৰ কাৰণে বিশেষ কীৰ্তি প্ৰভু যীশুৱে ৰাখিছে। কিন্তু আমি ভাবোঁ, স্বৰ্গত যদি আমাৰ মূৰত কীৰ্তি পিন্ধাই দিয়া হয়, তেনেহ'লে অলপ সময় পিন্ধাৰ পাছতেই আমাৰ লাজ লাগিব, কাৰণ নতুনত্ব আৰু নাথাকিব। আকৌ আমি এইদৰে অনুভৱ কৰিম যে আমি কোনো কীৰ্তি পিন্ধাৰ উপযুক্ত নহয়, একমাত্ৰ প্ৰভু যীশুৱেই কীৰ্তি পিন্ধাৰ যোগ্য। গতিকে আমি আমাৰ কীৰ্তি প্ৰভু যীশুৰ চৰণত ৰাখি তেওঁৰ ধন্যবাদ প্ৰশংসা কৰিম,
কিয়নো তুমি এই সকলোকে সৃজিলা। সেই প্ৰাণী চাৰিটাই সিংহাসনত থকাজনাক আৰাধনা কৰিছিল, কাৰণ তেওঁ আছিল ঈশ্বৰ। কিন্তু খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰা সেই ২৪জন বৃদ্ধ লোকে অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীয়ে তেওঁক আৰাধনা কৰে, তেওঁ যি যি কৰিলে তাৰ কৃতজ্ঞতা জনোৱাৰ চিনস্বৰূপে। ইয়াত তেওঁক আৰাধনা কৰা হৈছে তেওঁ সৃষ্টিকৰ্তাৰ বাবে, কিয়নো তুমি এই সকলোকে সৃজিলা, তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল, তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হ'ল। এই জগতখন ঈশ্বৰে কিয় সৃষ্টি কৰিলে? আমি যেনেদৰে দেখিছোঁ তেনেদৰে কিয় সৃষ্টি কৰিলে? কাৰণ এয়েই তেওঁৰ আঁচনি, এয়েই তেওঁৰ পৰিকল্পনা। ঈশ্বৰেনো কি কৰি আছে আমি বহু কথাই বুজি নাপাওঁ। আমি বাস কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ বহুখিনি কথাই আমি বুজি নাপাওঁ। কিন্তু আমি এই কথাই জানো যে এইবোৰ এনেকুৱা হৈছে কাৰণ ঈশ্বৰে এনেকৈয়ে বিচাৰিছে। সকলোবোৰ তেওঁৰ নিয়ন্ত্ৰণতেই আছে। আমি তেওঁক উপাসনা কৰিব লাগে, তেওঁক সন্মান দিব লাগে, কাৰণ তেওঁৱেই এই জগতখন সৃষ্টি কৰিলে। তেওঁ যে সৃষ্টি কৰিলে তাৰ বাবে তেওঁক ধন্যবাদ। তেওঁ যে মোক সৃষ্টি কৰিলে তাৰ বাবেও তেওঁক ধন্যবাদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে সকলো তেওঁৰ ইচ্ছামতেই কৰিছে, তেওঁৰ ইচ্ছামতেই সকলো সৃষ্টি কৰিছে। তেওঁ আপোনাকো সৃষ্টি কৰিছে, তেওঁৰ ইচ্ছা তেওঁৰ আঁচনি অনুসৰি তেওঁ আপোনাক সৃষ্টি কৰিছে। তেওঁতো আপোনাক পাহৰি যাবও পাৰিলেহেঁতেন, বা তেওঁতো মোক পাহৰি যাবও পাৰিলেহেঁতেন, কিন্তু নাই যোৱা। তেওঁ আপোনাকো পাহৰি যোৱা নাই, তেওঁ মোকো পাহৰি যোৱা নাই। সেইজনা মহান ঈশ্বৰক প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমি পিতৃ বুলি মাতিব পাৰোঁ আৰু অনবৰতেই তেওঁক ধন্যবাদ জনাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি সেই মহান সৃষ্টিকৰ্তা ঈশ্বৰক পিতৃ বুলি মতাৰ অধিকাৰ আপুনি বাৰু গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ভাল পাওঁ। ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলো। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্দ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমার জীবন দিবল। তেওঁর মহান ত্যাগর বাণী, তেওঁর মহান ত্যাগর বাণী, ভাল পাও মই সবাকে শুনাই, ভাল পাও মই সবাকে শুনাই। তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, তৃতীয় দিনা পুনরুথি মৃত্যু জয় করিলে, কুকরিরে করকলৈ গৈ, কুকরিরে করকলৈ গৈ, আজি নিবেদিছে আমার হকে বাণী, হে মহান আশার বাণী, ভাল পাও।